আকাশবাণী গুৱাহাটী বাহিৰ আঞ্চলিক বাতৰি পঢ়িছো কমিউনিটি ভাগ্যাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাত উপস্থিত হৈ এখন জনসভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তামোলপুৰৰ জাৰকালুকত পাগলা দিয়া নৈৰ ওপৰত নিৰ্মিত এখন পক্ষী দলঙৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছত জনসভাত অংশ লৈ এই দলংখনৰ ফলত জিলাখনত যাতায়াত ব্যৱস্থা সুচল হোৱাৰ লগতে সময় ৰাহি হ'ব বুলি তেখেতে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰায় 30 কোটি টকা ব্যয়ৰ সাপেক্ষে 2021 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংখনৰ ফলত অঞ্চলটোৰ প্ৰায় 25,000 লোক উপকৃত হ'ব। সুকীয়া ৰংগানত বায়ু বিস্ফোৰণৰ বাবে সৃষ্টি হোৱা তিস্তা নৈৰ আকস্মিক বানত 14 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 22 গৰাকী সেনাজোৱানসহ মুঠ 102 জন লোক সন্ধানহীন হৈ আছে। আনহাতে বানত 26 জন লোক আঘাতপ্ৰাপ্ত হৈছে। চৰকাৰী তথ্য অনুসৰি ছিকিমৰ আকস্মিক বানত ৰাজ্যখনত প্ৰায় 22,000 লোক ক্ষতিগ্ৰস্ত হৈছে। তিস্তাত প্ৰবল বানে 11খনকৈ দলং উটুৱাই নিছে। প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত প্ৰায় 2,000 লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ভাৰতীয় সেনাবাহিনীৰ পৰ্যটক আৰু চুংথাং লাচুং লাচন অঞ্চলৰ স্থানীয় ৰাইজলৈ স্বাস্থ্য আৰু টেলিফোন সেৱা আগবঢ়াইছে। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত NDRFৰ দ্বিতীয় বেটেলিয়নৰ কমাণ্ডেণ্ট ভৰণ্ডে সিঙে কয় যে বানপানী অধ্যুষিত অঞ্চলসমূহক প্ৰয়োজন সাপেক্ষে উদ্ধাৰ অভিযান অধিক তীব্ৰ কৰি তোলা হ'ব। ইপিনে ছিকিমত এই বায়ু বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত ভাৰতীয় সেনাবাহিনীত কৰ্মৰত অসমৰ এজন জোৱান সন্ধানহীন হৈ আছে। সন্ধানহীন জোৱানজন বাক্সা জিলাৰ আনন্দ বজাৰৰ মৃত্যু কলিতা বুলি জানিব পৰা গৈছে। বিভাগীয় নিৰ্দেশ অনুসৰি আলিপুৰ দুৱাৰত কৰ্মৰত জোৱানজনে ছিকিমলৈ গৈছিল। এই বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকৰ সুবিধাৰ বাবে ছিকিম আৰক্ষীয়ে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। বানত আহতজনক উদ্ধাৰৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰকেইটা হৈছে 03-59-22-0-2892, 03-59-22-2112 আৰু 8-00-176-32-83। একে সময়তে জৰুৰীকালীন সেৱাৰ বাবে আহতজনে 112 নম্বৰতো ফোন কৰিব পাৰিব। আনহাতে সত্তৰ সচনীয় বান পৰিস্থিতিৰ লগে লগে পশ্চিমবংগৰ উত্তৰ অংশতো ঠাই ঠাই বান পৰিস্থিতিৰ অৱনতি ঘটিছে। ৰাজ্যখনৰ দাৰ্জিলিং আৰু কালিম্পঙৰ লগতে জলপাইগুৰি আৰু আলিপুৰ দুৱাৰত বানৰ বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। আনহাতে উত্তৰ দিনাজপুৰ দক্ষিণ দিনাজপুৰ আৰু কোচবিহাৰ জিলাত তিস্তা নদী উফন্দি উঠাৰ ফলত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অহা বছৰৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। এই অনুসৰি অহা 1 নৱেম্বৰৰ পৰা অনলাইন প্ৰ পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 1 নৱেম্বৰ প্ৰ পত্ৰ পূৰণৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে কালি এখন অধিসূচনা জাৰি কৰে। এই অধিসূচনাত নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰ পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ শিক্ষানুষ্ঠানৰ মুৰববীক নিৰ্দেশ দিয়া হৈছে। ইপিনে শিক্ষামন্ত্ৰীৰ বাৰ্ষিক আয় 2 লাখ বা তাতকৈ কম হলে এনে পৰিয়ালৰ পৰীক্ষাৰ্থীয়ে কেন্দ্ৰ মাচুল নাইবা পৰীক্ষা মাচুল ৰেহাই পাব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। অসম লোকসেৱা আয়োগে পৰীক্ষা সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। কালি এই সন্দৰ্ভত জাৰি কৰা এটা বিবৃতিত আয়োগে উল্লেখ কৰিছে যে চলিত বৰ্ষৰ অক্টোবৰৰ শেষৰ ফালে 2022 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। পৰীক্ষা সাক্ষাৎকাৰ প্ৰক্ৰিয়া অহা নৱেম্বৰ মাহৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে 2024 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে পৰৱৰ্তী সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি আয়োগে উল্লেখ কৰিছে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগে বিগত 8 আৰু 10 জুলাইত ৰাজ্যৰ নিৰ্দিষ্ট মণ্ডলসমূহত মূল পৰীক্ষা অনুষ্ঠিত কৰিছিল। এইবাৰৰ পৰীক্ষা 913 পদৰ বাবে অনুষ্ঠিত হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে বিশ্বনাথ হোজাই আৰু তামোলপুৰ জিলাৰ পৰা অংশকালীন সংবাদদাতা পদৰ বাবে আবেদন বিচাৰিছে। আগবাঢ়ি প্ৰাৰ্থীয়ে 20 অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীয়ে স্নাতকোত্তৰ ডিপ্লমা, সাংবাদিকতাৰ স্নাতক বা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। বয়স 24-45 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে প্ৰাৰ্থী জিলা মুখ্য কাৰ্যালয়ৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত থকা হ'ব লাগিব। ইয়াৰ লগতে প্ৰাৰ্থী ন্যূনতম দুবছৰৰ সাংবাদিকতাৰ অভিজ্ঞতা থকা হ'ব লাগিব। আগ্ৰহী প্ৰাৰ্থীয়ে www.newsonair.gov.in এই বিষয়ে সবিশেষ তথ্য লাভ কৰাৰ লগতে ইয়াৰ বাবে প্ৰয়োজনীয় আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে একোপে পাছপৰ্ট আকাৰৰ ফটোসহ স্বপ্ৰত্যায়িত নথি 20 অক্টোবৰৰ ভিতৰত ডাকযোগে অথবা নিজে আকাশবাণী গুৱাহাটীৰ চানমাই কাৰ্যালয়ত জমা দিব লাগিব। আবেদন পত্ৰখনৰ ভেদ সত্বে আকাশবাণী গুৱাহাটী চানমাই গুৱাহাটী 7-8-1-0-0-3 লৈ প্ৰেৰণ কৰিব লাগিব। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল।